Iya, Akahbani. Batri Kuisu, Onkujuti Hormai, Yetir Prohan Batri Humuhul. জনৌ ঔষধি দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। তেল কোম্পানীসমূহে দেশজুৰি কাৰ্যকৰী হোৱাকৈ আজিৰে পৰা লণ্ডন গেছৰ ৰাজসাহায্যবিহীন ঘৰুৱা চিলিণ্ডাৰ আৰু বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰিছে। জে এন জি আন্দোলনৰ পাছত নেপালত অনুষ্ঠিত প্ৰথমটো সাধাৰণ নিৰ্বাচনত বলেন্দ্ৰ শ্বাহৰ ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টীয়ে নিৰংকুশ বিজয় সাব্যস্ত কৰাৰ দিশে আগবাঢ়িছে। পশ্চিম এছিয়াৰ সামৰিক সংঘাত আজি অষ্টম দিনত উপনীত হ'ল। মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণৰ সৈতে কোনো ধৰণৰ চুক্তিৰ সম্ভাৱনা নাকচ কৰি কয় যে ইৰাণে নিঃচৰ্ত আত্মসমৰ্পণ কৰিব লাগিব। আৰু বাৰ্মিংহামত চলি থকা অল ইংলেণ্ড বেডমিণ্টন চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ লক্ষ্য সেনে চীনৰ লি চিফেঙক পৰাস্ত কৰি প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। জন ঔষধি দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি পৰিযোজনাৰ জৰিয়তে উপকৃত হোৱা সকলো লোককে শুভেচ্ছা জ্ঞাপন কৰে। জন ঔষধি কেন্দ্ৰসমূহে পেলোৱা প্ৰভাৱ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ জৰিয়তে দেশৰ অগণন পৰিয়ালে কম খৰচতে প্ৰকৃত তথা উন্নত চিকিৎসা সেৱা লাভ কৰিবলৈ সমৰ্থ হৈছে। তেওঁ কয় যে এই উদ্যোগে সুলভ মূল্যত গুণসম্পন্ন ঔষধ নাগৰিকক যোগান ধৰাৰ বাবে চৰকাৰে দিয়া প্ৰতিশ্ৰুতিকে প্ৰতিফলিত কৰিছে। তেল কোম্পানীসমূহে দেশজুৰি কাৰ্যকৰী হোৱাকৈ আজিৰে পৰা ৰাসায়নিকবিহীন ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য 60 টকাকৈ বৃদ্ধি কৰিছে। একেদৰে ৰন্ধন গেছৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্যও 115 টকাকৈ বৃদ্ধি হৈছে। অসমতো আজিৰে পৰা এই নতুন নীতি কাৰ্যকৰী হৈছে। মধ্যপ্ৰাচ্যৰ সংকটময় পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত চাহিদা অনুসৰি ৰন্ধন গেছৰ নাটনি হোৱাৰ সম্ভাৱনাই দেখা দিছিল। এই সম্ভাৱনাৰ পাছতে আজি তেল কোম্পানীসমূহে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰাৰ সিদ্ধান্ত লয়। জে এন জি আন্দোলনৰ পাছত নেপালত অনুষ্ঠিত প্ৰথমটো সাধাৰণ নিৰ্বাচনত বলেন্দ্ৰ শ্বাহৰ ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টী আৰ এছ পিয়ে নিৰংকুশ বিজয় সাব্যস্ত কৰাৰ দিশে আগবাঢ়িছে। নেপালৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা অনুসৰি মুঠ 165 সমষ্টিৰ 161টাৰ তথ্য উপলব্ধ হৈছে। সেই অনুসৰি যোৱা বৃহস্পতিবাৰে অনুষ্ঠিত নিৰ্বাচনত কাঠমাণ্ডু জিলাৰ 10 সমষ্টিৰ আটাইকেইটাতে বিজয়ী হোৱাৰ লগতে আৰ এছ পিয়ে 28 আসনত জয়লাভ কৰিছে। নেপালী কংগ্ৰেছ 5, নেপালী কমিউনিষ্ট পাৰ্টী 2 আৰু কমিউনিষ্ট পাৰ্টী অব নেপাল ML 1 আসনত বিজয়ী হৈছে। আৰ এছ পিয়ে 97 আসনত আগবাঢ়ি থকাৰ বিপৰীতে নেপালী কংগ্ৰেছ, নেপালী কমিউনিষ্ট পাৰ্টী আৰু কমিউনিষ্ট পাৰ্টী অব নেপাল ML 10 আসনত আগবাঢ়ি আছে। শ্ৰম সংস্কৃতি পাৰ্টী 5 আৰু অন্যান্য দল 2 আসনত আগবাঢ়ি আছে। বলেন্দ্ৰ শ্বাহে জাপা 5 39,284 ভোট লাভ কৰি 4 প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিক পৰাজিত কৰে। নিজৰ শক্তিশালী স্থিতি থকা সত্ত্বেও কমিউনিষ্ট পাৰ্টী অব নেপাল ML অধ্যক্ষ অলিয়ে মাত্ৰ 10,293 ভোটহে লাভ কৰিবলৈ সমৰ্থ হয়। বলেন নামেৰে জনপ্ৰিয় 35 বয়সীয়া অভিযন্তা বলেন্দ্ৰ শ্বাহ নেপালৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হোৱাৰ আশা উজ্জীৱিত হৈ উঠিছে। নেপালত বিগত 18 14 চৰকাৰে কাৰ্যনিৰ্বাহ কৰিছে। পশ্চিম এছিয়াৰ সামৰিক সংঘাত আজি অষ্টম দিনত উপনীত হল। আমেৰিকা যুক্তৰাষ্ট্ৰ, ইজৰাইল আৰু ইৰাণে বিমান আৰু ড্ৰোন আক্ৰমণ অব্যাহত ৰাখিছে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলে যৌথভাৱে 28 ইৰাণক আক্ৰমণ কৰিছিল। এই আক্ৰমণত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনী আৰু আন কেইবাজনো সামৰিক বিষয়া নিহত হয়। ইয়াৰ বিপৰীতে ইৰাণেও ইজৰাইল আৰু কাষৰীয়া আন কেইবাখনো দেশত থকা আমেৰিকাৰ সামৰিক ঘাটিসমূহত তীব্ৰ আক্ৰমণ চলায়। এই যুদ্ধৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইজৰাইললৈ নতুনকৈ 151 মিলিয়ন US ডলাৰৰ অস্ত্ৰ যোগানত অনুমোদন জনায়। ইৰাণৰ ৰাজধানী তেহৰাণত আজি পুৱা আমেৰিকা যুক্তৰাষ্ট্ৰ, ইজৰাইল বাহিনীয়ে বিমানেৰে বোমা বৰ্ষণ কৰে। সামাজিক মাধ্যমত প্ৰকাশিত এটা ভিডিঅ'ত দেখা গৈছে যে এই বোমা বৰ্ষণত তেহৰাণৰ মেহৰাবাদ বিমানবন্দৰত জুই লাগে। মহানগৰখনৰ পূব আৰু পশ্চিম অংশত প্ৰচণ্ড বিস্ফোৰণৰ শব্দ শুনাৰ লগতে আকাশ ধোঁৱাই আৱৰি ধৰা পৰিলক্ষিত হয়। ইজৰাইলৰ সামৰিক বাহিনীয়ে তেহৰাণত নতুনকৈ আক্ৰমণ কৰা বুলি ঘোষণা কৰিছে। ইৰাণত থকা ৰাষ্ট্ৰসংঘৰ ৰাষ্ট্ৰদূত আমিৰ ছৈয়িদ ইৰাৱানীয়ে প্ৰকাশ কৰা অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰ, ইজৰাইলৰ বিমান আক্ৰমণত ইৰাণৰ মহিলা শিশুকে ধৰি 1,332 লোকৰ মৃত্যু হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলে ইৰাণৰ সাধাৰণ লোকক আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলি তেওঁ অভিযোগ কৰে। তেওঁ লগতে কয় যে ইৰাণে আত্মৰক্ষাৰ অধিকাৰ মানি প্ৰতিক্ৰমণ অব্যাহত ৰাখিব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ চেণ্ট্ৰেল কমাণ্ডে কয় যে বিগত এসপ্তাহত ইৰাণৰ বিভিন্ন লক্ষ্যক উদ্দেশ্যি কেইবাহাজাৰ আক্ৰমণ চলোৱা হৈছে। এটা বিবৃতিত চেণ্ট্ৰেল কমাণ্ডে উল্লেখ কৰে যে অপাৰেচন এপিক ফিউৰীৰ অধীনত ইৰাণৰ বিভিন্ন স্থানত 3,000 অধিক আঘাত সনা হৈছে। মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণৰ সৈতে কোনো ধৰণৰ চুক্তিৰ সম্ভাৱনা নাকচ কৰি কয় যে ইৰাণে নিঃচৰ্ত আত্মসমৰ্পণ কৰিব লাগিব। সামাজিক মাধ্যমত ট্ৰাম্পে কয় যে আমেৰিকা আৰু ইয়াৰ সহযোগী শক্তিয়ে ইৰাণক পুনৰ নিৰ্মাণৰ বাবে অক্লান্তভাৱে কাম কৰিব। তেওঁ লগতে কয় যে দেশখনত পূৰ্বতকৈ অৰ্থনৈতিকভাৱে অধিক জাগৰ, ভাল আৰু শক্তিশালী কৰি তোলা হ'ব। লেবাননৰ চৰকাৰী নিউজ এজেঞ্চিয়ে প্ৰকাশ কৰা অনুসৰি পূব লেবাননৰ হিজবুলাৰ প্ৰভাৱ থকা নবিচিত নামৰ নগৰখনৰ সমীপত আজি পুৱা ইজৰাইলী বাহিনীৰ সৈতে স্থানীয় যোদ্ধাসকলৰ সংঘৰ্ষ হয়। ইপিনে পশ্চিম এছিয়া অঞ্চলত ইৰাণে অশান্ত পৰিস্থিতি অব্যাহত ৰখাৰ পৰিকল্পনা কৰা বুলি অভিযোগ কৰি ছৌদি আৰৱে ইৰাণক সতৰ্ক কৰি দিছে। ইৰাণে উপসাগৰীয় অঞ্চলৰ আৰৱ ৰাষ্ট্ৰসমূহত থকা আমেৰিকাৰ সামৰিক ঘাটিক লক্ষ্য কৰি মিছাইল আৰু ড্ৰোন আক্ৰমণ অব্যাহত ৰাখিছে। এই আক্ৰমণত আমেৰিকাৰ সামৰিক ঘাটিসমূহৰ লগতে সংশ্লিষ্ট দেশসমূহৰ শক্তি পৰিকাঠামো আৰু অসামৰিক লোকৰ বাসস্থানৰ ক্ষতি হৈছে। পাকিস্তানৰ সেনাপ্ৰধান ফিল্ড মাৰ্শ্বেল আছিম মুনিৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰাৰ পাছতে ছৌদি আৰৱৰ প্ৰতিৰক্ষা মন্ত্ৰী খালিদ বিন ছলমান অল ছৌদে ইৰাণক এই সকীয়নি দিয়ে। ছৌদি আৰৱৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰিন্স চুলতান বিমান ঘাটিলৈ নিক্ষেপ কৰা এটা বেলিষ্টিক ক্ষেপণাস্ত্ৰ ধ্বংস কৰা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা।
আপোনাৰ সতৰ্কতাই বচাব পাৰে আপোনাৰ জীৱন, জীৱিকা, সম্পদ আৰু আপোনজনক। ধুমুহাৰ সময়ত সতৰ্ক হওক। ঘৰৰ চালি বা টিনপাতৰ ঢিলা হৈ থকা গজাল, ফুটা, মামৰে ধৰা অংশ আদি পৰীক্ষা কৰি মেৰামতি কৰাই লওক। ঘৰৰ দুৱাৰ খিৰিকীৰ খিলি, ফাঁক বা কাঁচ আদি পৰীক্ষা কৰি মেৰামতি কৰাই লওক। ঘৰৰ ওচৰে পাজৰে থকা গছ গছনিৰ শুকান, মৰি যোৱা ডাল, ঠাল ঠেঙুলি আদি কটাই পেলাওক। ধুমুহাৰ সময়ত আপুনি যদি চলন্ত গাড়ীত আছে, তেনেহলে বৈদ্যুতিক তাঁৰ, গছ আদিৰ পৰা আঁতৰত নিৰাপদ ঠাইত গাড়ীখন ৰখাওক। নদীত মাছ মাৰিবলৈ অথবা নাও বা ফেৰীত উঠিবলৈ নাযাব আৰু ততালিকে পাৰলৈ উভতিব। যিকোনো জৰুৰীকালীন সহায়ৰ বাবে যোগাযোগ কৰক টোল ফ্ৰী নম্বৰ 1077ত। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
পশ্চিম এছিয়াৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কাটাৰৰ ভাৰতীয় দূতাবাসে দেশখনত থকা ভাৰতীয় লোকসকলৰ বাবে কেইবাটাও অতিৰিক্ত হেল্পলাইন নম্বৰ মুকলি কৰিছে। সেই অনুসৰি ভাৰতীয় লোকসকলক +97455647502, +97455362508 আৰু +97455384683 নম্বৰত যোগাযোগ কৰিবলৈ কোৱা হৈছে। সামাজিক মাধ্যমত দূতাবাসে প্ৰকাশ কৰা অনুসৰি এই হেল্পলাইন নম্বৰকেইটা ভাৰতীয়সকলৰ সহায়ৰ বাবে সপ্তাহৰ আটাইকেইদিনে 24 ঘণ্টাই খোলা থাকিব। কাটাৰবাসী ভাৰতীয়সকলে দূতাবাসৰ ইমেইল conch.doha@mea.gov.in যোগাযোগ কৰিব পাৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মীয়ে আজি পশ্চিমগড় শিলিগুৰিত উপস্থিত হৈছে। এই ভ্ৰমণকালত শ্ৰীমতী মুৰ্মীয়ে খন্তেক সময়ৰ পাছতে আন্তঃৰাষ্ট্ৰীয় চাওতাল পৰিষদে আয়োজন কৰা নৱম আন্তঃৰাষ্ট্ৰীয় চাওতাল অধিৱেশনত অংশগ্ৰহণ কৰিব। পশ্চিমবংগৰ বাগডোগৰাত ৰাষ্ট্ৰপতিগৰাকীক কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা ৰাজ্যমন্ত্ৰী দুৰ্গা দাস উইকে আদৰণি জনায়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মীয়ে কাইলৈ নতুন দিল্লীত মানেক্স চেণ্টাৰত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত মুখ্য ভাষণ দিব। মহিলা আৰু শিশু মন্ত্ৰালয়ে আয়োজন কৰা এই অনুষ্ঠানত কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী অন্নপূৰ্ণ দেৱী আৰু এই বিভাগৰ ৰাজ্যমন্ত্ৰী সাৱিত্ৰী ঠাকুৰে অংশগ্ৰহণ কৰিব। মন্ত্ৰালয়ে লগতে প্ৰকাশ কৰে যে এই অনুষ্ঠানত সশস্ত্ৰ সেনা, আৰক্ষী আৰু অন্যান্য খণ্ডৰ প্ৰতিনিধিকে ধৰি 150তকৈ অধিক বিভিন্ন সংস্থা, বিভাগ আৰু মন্ত্ৰালয়ৰ প্ৰায় 1000 মহিলাই অংশগ্ৰহণ কৰিব। উদ্বোধনী অনুষ্ঠানৰ পাছত দুখন আলোচনা সত্ৰ অনুষ্ঠিত হ'ব। মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপনৰ অংশ হিচাপে কাইলৈ নতুন দিল্লীত 2 কিলোমিটাৰ জোৰা শক্তি বা শীৰ্ষক মহিলা নেতৃত্বাধীন পদযাত্ৰাৰ আয়োজন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত কাইলৈ প্ৰায় 33,500 কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শ্ৰীমোদীয়ে প্ৰায় 18,300 কোটি টকা ব্যয় সাপেক্ষে দিল্লী মেট্ৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। বাৰ্মিংহামত চলি থকা অল ইংলেণ্ড বেডমিণ্টন চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত ভাৰতৰ তাৰকা খেলুৱৈ লক্ষ্য সেনে ছিনিয়ৰ খেলুৱৈ তথা প্ৰাক্তন চেম্পিয়ন লি চিফেঙক পৰাস্ত কৰি প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। বিশ্বৰ 12 নম্বৰ স্থানৰ খেলুৱৈ সেনে চিফেঙক 21-16 ছেটত পৰাস্ত কৰে। তেওঁ ছেমিফাইনেলত কানাডাৰ ভিক্টৰ লাইল সন্মুখীন হ'ব। খেলখন বিয়লি 4:30 বজাত অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে এই প্ৰতিযোগিতাত 2022 চনত লক্ষ্য সেনে ৰাণাৰ আপৰ সন্মান লাভ কৰিছিল। বাতৰি শেষ কৰাৰ আগে প্ৰধান প্ৰতিযোগিতা আকৌ এবাৰ পঢ়ি দিছো। জন ঔষধি দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। তেল কোম্পানীসমূহে দেশজুৰি কাৰ্যকৰী হোৱাকৈ আজিৰে পৰা ৰন্ধন গেছৰ ৰাজসাহায্যবিহীন ঘৰুৱা চিলিণ্ডাৰ আৰু বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰিছে। জে এন জি আন্দোলনৰ পাছত নেপালত অনুষ্ঠিত প্ৰথমটো সাধাৰণ নিৰ্বাচনত বলেন্দ্ৰ শাহৰ ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টী আৰ এছ পিয়ে নিৰংকুশ বিজয় সাব্যস্ত কৰাৰ দিশে আগবাঢ়িছে। পশ্চিম এছিয়াৰ সামৰিক সংঘাত আজি অষ্টম দিনত উপনীত হল। মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণৰ সৈতে কোনো ধৰণৰ চুক্তিৰ সম্ভাৱনা নাকচ কৰি কয় যে ইৰাণে নিঃচৰ্ত আত্মসমৰ্পণ কৰিব লাগিব। আৰু বাৰ্মিংহামত চলি থকা অল ইংলেণ্ড বেডমিণ্টন চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ লক্ষ্য সেনে চীনৰ লি চিফেঙক পৰাস্ত কৰি প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।